লোক অধ্যায় ৬। কোনো এদিন বিশ্ৰামবাৰে তেওঁৰ শস্যক্ষেত্ৰৰ মাজেদি যাওঁতে তেওঁৰ শিষ্যবিলাকে থুক ছিঙি হাতত মোহাৰি মোহাৰি খাই গৈছিল। তেতিয়া ফৰিচীবিলাকৰ কোনো কোনোৱে ক'লে,
যি কৰ্ম বিশ্ৰামবাৰে কৰিব নাপায় তাক তোমালোকে কিয় কৰিছা?
তাতে যীশুৱে তেওঁবিলাকক উত্তৰ দি ক'লে,
দায়ুদ আৰু তেওঁৰ লগৰবিলাকৰ ভোক লগাত তেওঁ ঈশ্বৰৰ গৃহত সোমায় পুৰোহিতত বাজে অন্যে খাব নোপোৱা যি দৰ্শন পিঠা তাকে লৈ খালে আৰু লগৰ মানুহকো দিলে। এই যি কৰ্ম কৰিলে ইয়াক তোমালোকে পঢ়া নাইনে?
তেওঁবিলাকক আৰু ক'লে,
মানুহৰ পুত্ৰ বিশ্ৰামবাৰৰো অধিপতি।
তাৰ পাছত আন এদিন বিশ্ৰামবাৰে তেওঁ নামঘৰত সোমাই উপদেশ দিছিল। সেই ঠাইত সোঁহাত শুকাই যোৱা এজন মানুহ আছিল। তেতিয়া অধ্যাপক আৰু ফৰিচীবিলাকে তেওঁক অপবাদ দিবৰ আশয়েৰে তেওঁক বিশ্ৰামবাৰে সুস্থ কৰে নে নকৰে ইয়াকে জানিবলৈ তেওঁলৈ চাই থাকিল। কিন্তু তেওঁবিলাকৰ ভাৱ জানি সেই শুকানহতীয়া মানুহজনক ক'লে,
তুমি উঠি মাজতে থিয় হোৱা।
তাতে তেওঁ উঠি থিয় হ'ল। তেতিয়া যীশুৱে তেওঁবিলাকক ক'লে,
মই তোমালোকক সোধোঁ, বিশ্ৰামবাৰে বেয়া কৰ্ম নে ভাল কৰ্ম কৰিব পায়, আৰু প্ৰাণ নষ্ট নে প্ৰাণ ৰক্ষা কৰিব পায়?
তাতে তেওঁ চাৰিওফালে সকলোলৈকে চাই সেই মানুহজনক ক'লে,
তোমাৰ হাত মেলা।
তেওঁ তাকে কৰিলত তেওঁৰ সেই হাত সুস্থ হ'ল। তাতে তেওঁবিলাকে খঙৰে পূৰ হৈ যীশু কি কৰিব পাৰে তাকে পৰস্পৰে আলোচ কৰিবলৈ ধৰিলে। সেই সময়ত তেওঁ প্ৰাৰ্থনা কৰিবলৈ পৰ্বতৰ ওপৰলৈ গৈ ওৰে ৰাতি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি থাকিল। পাছে দিন হলত তেওঁ নিজৰ শিষ্যবিলাকক মাতিলে আৰু তেওঁলোকৰ মাজৰ যিজনৰ উপনাম তেওঁৰ পিতৰ দিলে, সেই চিমোন আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়, জাকুব আৰু জোহন, ফিলিপ আৰু বাৰ্থলময়, মথি আৰু থোমা, আলফয়ৰ পুতেক জাকুব আৰু উদ্যোগী নামেৰে চিমোন, জাকুবৰ পুতেক যিহুদা আৰু যিজনে শেষত তেওঁৰ শত্ৰুৰ হাতত শুধাই দিওঁতা হ'ল সেই ইস্কুৰিটীয়া যিহুদা, এই বাৰজনক তেওঁ বাছি লৈ তেওঁলোকক পাচনি নাম দিলে। আৰু তেওঁলোকৰ সৈতে নামি সমান ঠাই এডোখৰত থিয় হ'ল। আৰু তেওঁৰ অনেক অনেক শিষ্য আৰু গোটেই যিহুদিয়া, জিৰচালেম, তুৰ আৰু চিদনৰ ফালৰ সমুদ্ৰৰ দাঁতিৰ পৰাও তেওঁৰ বাক্য শুনিবলৈ আৰু ৰোগৰ পৰা মুক্ত হ'বলৈ অহা বহু বহু লোকো তাতে থিয় হ'লগৈ। আৰু অসুচী আত্মাই ধৰাবিলাকো সুস্থ কৰা হ'ল। আৰু তেওঁৰ পৰা শক্তি ওলাই সকলোকে সুস্থ কৰাৰ কাৰণে গোটেই লোকসমূহে তেওঁক চুবলৈ যতন কৰিলে। পাছে তেওঁ নিজৰ শিষ্যবিলাকলৈ চকু তুলি চাই ক'লে,
ধন্য দৰিদ্ৰবিলাক, কিয়নো ঈশ্বৰৰ ৰাজ্য তোমালোকৰ। ধন্য এতিয়া ভোক লগাবিলাক, কিয়নো তোমালোক তৃপ্ত হ'বা। ধন্য এতিয়া ক্ৰন্দন কৰাবিলাক, কিয়নো তোমালোকে হাঁহিবা। যেতিয়া মানুহবিলাকে মানুহৰ পুত্ৰৰ কাৰণে তোমালোকক ঘীণ কৰিব আৰু পৃথক কৰি নিন্দা কৰিব আৰু তোমালোকৰ নাম পাপিষ্ঠ বুলি বাহিৰ কৰি পেলাব, তেতিয়া তোমালোক ধন্য। সেই দিনত হৰ্ষ কৰি আনন্দৰে নাচিবা, কিয়নো চোৱা, স্বৰ্গত তোমালোকৰ পুৰস্কাৰ অধিক আছে, কাৰণ তেওঁবিলাকৰ পূৰ্বপুৰুষসকলেও ভাৱবাদীসকললৈ সেই একেদৰে ব্যৱহাৰ কৰিলে। কিন্তু হায় হায় ধনবন্ত লোক, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকে নিজৰ নিজৰ সান্তনা পালা। হায় হায় তৃপ্ত হোৱাবিলাক, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকৰ ভোক লাগিব। হায় হায় এতিয়া হাঁহি থকাবিলাক, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকে সুখ আৰু ক্ৰন্দন কৰিবা। যেতিয়া সকলো মানুহে তোমালোকক শলাগিব, তেতিয়া তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তেওঁবিলাকৰ পূৰ্বপুৰুষসকলেও ভাৰী কোৱা ভাৱবাদীবোৰলৈ সেই একেদৰে ব্যৱহাৰ কৰিলে। কিন্তু মই শুনি থকাবিলাকক কওঁ, তোমালোকে নিজৰ নিজৰ শত্ৰুবিলাকক প্ৰেম কৰা। যিবিলাকে তোমালোকক ঘীণ কৰে তেওঁবিলাকলৈও ভাল ব্যৱহাৰ কৰা। যিবিলাকে তোমালোকক হাও দিয়ে তেওঁবিলাকক আশীৰ্বাদ কৰা। যিবিলাকে তোমালোকক নিন্দা কৰে তেওঁবিলাকৰ নিমিত্তে প্ৰাৰ্থনা কৰা। যিজনে তোমাৰ গালত এচৰ মাৰে তেওঁক সিখনো পাতি দিয়া। আৰু যিকোনোৱে তোমাৰ বৰ কাপোৰ কাঢ়ি লয় তেওঁক তোমাৰ চোলাও দিবলৈ হাত নিদিবা। যিকোনোৱে তোমাক খোজে তেওঁক দিয়া। আৰু যিকোনোৱে তোমাৰ সম্পত্তি কাঢ়ি লয় তেওঁক আকৌ সেইবোৰ নুখুজিবা। আৰু লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁবিলাকক তেনে ব্যৱহাৰ কৰা। তোমালোকক প্ৰেম কৰাবিলাককহে যদি তোমালোকে প্ৰেম কৰা, তেন্তে কি প্ৰশংসা পাবা? কিয়নো পাপীয়েও তেওঁবিলাকক প্ৰেম কৰাবিলাকক প্ৰেম কৰে, আৰু তোমালোকৰ হিত কৰাবিলাককহে যদি তোমালোকে হিত কৰা, তেন্তে কি প্ৰশংসা পাবা? কিয়নো পাপীয়েও সেইদৰে কৰে। আৰু লোকৰ পৰা পাবলৈ আশা কৰি তেওঁবিলাকক ধাৰ দিলে তোমালোকে কি প্ৰশংসা পাবা? আচলখিনিকে আকৌ পাবলৈ পাপীয়েও পাপীক ধাৰ দিয়ে। কিন্তু তোমালোকে নিজৰ নিজৰ শত্ৰুবিলাককো প্ৰেম কৰা আৰু হিত কৰা, আৰু কেতিয়াও নিৰাশ নহৈ ধাৰ দিবা, তাতে তোমালোকৰ পুৰস্কাৰ অধিক হ'ব, আৰু তোমালোক সৰ্বোপৰিজনাৰ সন্তান হ'বা। কিয়নো উপকাৰ নমনা আৰু দুষ্টবিলাকৰ প্ৰতি তেওঁৱেই হিতকাৰী। তোমালোকৰ বৃত্তি যেনে দয়ালু, তোমালোকো তেনে দয়ালু হোৱা, আৰু পৰৰ বিচাৰ নকৰিবা, তেহে তোমালোকৰো বিচাৰ কৰা নহ'ব। লোকক দুখী নকৰিবা, তেহে তোমালোককো দুখী কৰা নহ'ব। আনক ক্ষমা কৰি এৰি দিয়া, তেহে তোমালোককো এৰি দিয়া হ'ব। দান কৰা, তাতে তোমালোককো দান দিয়া হ'ব। লোকে ঠিক জোখত হেঁচি জোকাৰি উপচাই তোমালোকৰ কোচত বাকী দিব। কিয়নো যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোকলৈকেও জোখা হ'ব।
পাছে তেওঁবিলাকক এটা দৃষ্টান্ত দি ক'লে,
অন্ধই অন্ধক বাটত নিব পাৰেনে? দুয়ো খাৱৈত নপৰিবনে? গুৰুতকৈ শিষ্য ওপৰ নহয়, কিন্তু প্ৰতিজন যেতিয়া সিদ্ধ হয় তেতিয়া নিজৰ গুৰুতুল্যহে হ'ব। নিজৰ চকুত থকা চতিলৈ মন নকৰি ভাইৰাৰ চকুত থকা কোটাডালিলৈ কিয় চাইছা? আৰু নিজৰ চকুত থকা চতিলৈ নাচাই হে ভাই, তোমাৰ চকুৰ পৰা কোটাডালি উলিয়াবলৈ দিয়া। এনে কথা ভাইৰাক কেনেকৈ ক'ব পাৰা? হে কপটীয়া, প্ৰথমতে নিজৰ চকুৰ পৰা চতি উলিয়াই পেলোৱা, তেহে তোমাৰ ভাইৰাৰ চকুত থকা কোটাডালি উলিয়াবলৈ ভালকৈ দেখিবা। কিয়নো ভাল গছৰ মাজত বেয়া গুটি ধৰা গছ নাই, আৰু বেয়া গছৰ মাজত ভাল গুটি ধৰা গছ নাই। কাৰণ নিজৰ নিজৰ গুটিৰ দ্বাৰাই প্ৰত্যেক গছকেই চিনা যায়। কিয়নো কায়েত গছৰ পৰা ডিমৰু নাপাৰে, পুলি কায়েতৰ পৰাও দ্ৰাক্ষাগুটি নাপাৰে। ভাল মানুহে নিজৰ হৃদয় ৰূপ ভাল ভঁৰালৰ পৰা ভাল দ্ৰব্য উলিয়ায়, আৰু বেয়া মানুহে বেয়াৰ পৰা বেয়া দ্ৰব্য উলিয়ায়। কিয়নো মনৰ অধিক ভাৱৰ পৰা তাৰ মুখে কথা কয়, আৰু মই যি কওঁ তাক পালন নকৰি মোক কিয় প্ৰভু প্ৰভু বুলি মাতা? যিকোনোৱে মোৰ ওচৰলৈ আহি মোৰ বাক্য শুনি পালন কৰে তেওঁ কাৰ নিচিনা হয় তাক মই তোমালোকক জনাওঁ। যি মানুহে ঘৰ সাজোতে দকৈ খানি খানি তাৰ মূল শিলৰ ওপৰত স্থাপন কৰিলে, এনেজনৰ নিচিনা তেওঁ। পাছে যেতিয়া ঢল আহিল তেতিয়া সেই ঘৰত বেগেৰে সোঁত লাগিলহি, কিন্তু তাক লৰাব নোৱাৰিলে, কিয়নো তাক ভালকৈ সজা হৈছিল। কিন্তু যিকোনোৱে শুনি পালন নকৰে তেওঁ মন নোহোৱাকৈ মাটিৰ ওপৰত ঘৰ সজা মানুহৰ নিচিনা হয়। পাছে সেই ঘৰত বেগেৰে সোঁত লাগিলতেই সি পৰিল, আৰু সেই ঘৰৰ ঘূৰতৰ পতন হ'ল।